মলাখী ভাববাদী পুস্তক দুই অধ্যায়। পুৰোহিতসকলৰ বাবে সতৰ্কবাণী। এতিয়া সেই পুৰোহিতসকল, তোমালোকৰ প্ৰতি এই আজ্ঞা, বাহিনীসকলৰ জিহুৱাই কৈছে, মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক হাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্বাদৰ পাত্ৰক হাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে হাও দিলোঁ, কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই। চোৱা, মই তোমালোকৰ কাৰণে তোমালোকৰ বংশধৰসকলক শাস্তি দিম। তোমালোকৰ মুখত মই উৎসৱৰ উৎসৰ্গিত প্ৰখুৰ বিষ্ঠা লিপি দিম আৰু তাৰে সৈতে তোমালোকলৈ যোৱা হ'ব। তোমালোকে জানিবা যে মই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠাইছো যাতে লেবীৰ সৈতে স্থাপন কৰা মোৰ ব্যৱস্থা চলি থাকে। ইয়াক বাহিনীসকলৰ জিহুৱাই কৈছে, লেবীৰ লগত মই যি ব্যৱস্থা স্থাপন কৰিলোঁ সেয়া জীৱন আৰু শান্তিৰ ব্যৱস্থা। মই তেওঁৰ সেই দুয়োকো দিছিলোঁ। তেওঁ মোক যাতে ভয় কৰে, ই এক ভয়ৰ ব্যৱস্থাও। তেওঁ মোক সঁচাই ভয় কৰিছিল আৰু মোৰ নামত ভীত হৈছিল। তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঠত কোনো অধৰ্ম পোৱা নাছিলোঁ। তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহা যোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল। এজন পুৰোহিতৰ উঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁ মুখৰ পৰা আদেশ বিচাৰিব লাগে, কাৰণ তেওঁই মোৰ অৰ্থাৎ বাহিনীসকলৰ জিহুৱাৰ বাৰ্তাবাহক। কিন্তু তোমালোকে হলে সত্যৰ পথৰ পৰা এফলীয়া হৈ গলা, ব্যৱস্থাৰ সম্পৰ্কীয় শিক্ষাত অনেকক উজুতি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা। ইয়াক বাহিনীসকলৰ জিহুৱাই কৈছে, সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্ৰ কৰিলোঁ, কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিৱৰ্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা। যিহুদাই ব্যৱস্থা তুচ্ছ কৰা। আমাৰ সকলোৰে পিতৃ এজনা নহয় জানো? এজনা ঈশ্বৰেই জানো আমাক স্বৰ্জন কৰা নাই, তেন্তে আমি কিয় প্ৰতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰি আমাৰ পৈতৃক ব্যৱস্থাক অপবিত্ৰ কৰোঁ? যিহুদাই বিশ্বাসঘাতকতা কৰিলে ইজৰাইল আৰু জিৰচালেমত ঘৃণলগীয়া কাৰ্য কৰা হৈছে, কিয়নো যিহুদাই জিহুৱাৰ সেই পবিত্ৰ স্থান যাক তেওঁ প্ৰেম কৰে তাক অপবিত্ৰ কৰিছে। যিহুদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে। যি ব্যক্তি এনে ৰূপ কাৰ্য কৰে তেওঁ যদিও বাহিনীসকলৰ জিহুৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও জিহুৱাৰ জাকুবৰ বংশৰ মাজৰ পৰা তেওঁ উচ্ছন্ন কৰিব। তোমালোকৰ আন এটা অপকৰ্ম এই, তোমালোকে চকুলো ক্ৰন্দন আৰু বিলাপেৰে জিহুৱাৰ যজ্ঞবেদী সম্পূৰ্ণকৈ তিয়াই পেলাইছা। সেইকাৰণে তোমালোকে যি উৎসৰ্গ কৰা তাৰ প্ৰতি তেওঁ দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে। তোমালোকে কোৱা, কিয় নকৰে? ইয়াৰ কাৰণ হৈছে জিহুৱাই তোমালোকৰ প্ৰতিজনৰ লোক আৰু তেওঁ যৌৱনকালৰ ভাইজাৰ বিবাহৰ মাজত সাক্ষী হৈছিল। যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰাই হোৱা তোমাৰ ভাইজা, তথাপিও তুমি তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছা। জিহুৱাই জানো স্বামী আৰু ভাইজাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই, হৰি আৰু আত্মাত তেওঁলোক তেওঁৰে। তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰ ভক্ত বংশ পাবলৈ আশা কৰি আছিল। গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা। যৌৱনকালৰ ভাইজাৰ সৈতে কোনেও বিশ্বাসঘাতকতা নকৰিবা, কিয়নো মই ভাইজা ত্যাগ ঘিন কৰোঁ। ইয়াক ইজৰাইলৰ ঈশ্বৰ জিহুৱাই কৈছে। বাহিনীগণৰ জিহুৱাই কৈছে, যিজনে নিজৰ বস্ত্ৰ অত্যাচাৰে ঢাকে তেওঁক মই ঘিন কৰোঁ। সেয়েহে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওক, বিশ্বাসঘাতকতা নকৰিব। ইহুদীসকলৰ প্ৰতি অনুযোগ ধাৰ্মিকতাৰ ৰূপ সূৰ্যৰ আগমন। তোমালোকে নিজৰ কথাৰ দ্বাৰাই জিহুৱা ক্লান্ত কৰি তুলিছা, কিন্তু তোমালোকে কৈছা কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছো। এইদৰে তোমালোকে কৰিছা, কিয়নো
তোমালোকে কৈছা
যিসকলে দুষ্কৰ্ম কৰে তেওঁ জিহুৱাৰ দৃষ্টিত উত্তম আৰু তেওঁলোকৰ ওপৰত সন্তুষ্ট, নাইবা তোমালোকে কৈছা ন্যায় বিচাৰ কৰোতা সেই ঈশ্বৰ ক'ত আছে।